এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ প্ৰশাসনিক, শৈক্ষিক, দক্ষতা বিকাশ, ক্ৰীড়া আৰু যোগাযোগ খণ্ডৰ আন্তঃগাঁথনি বিকাশৰ পদক্ষেপৰ অংশ হিচাপে প্ৰায় 130 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰিলা স্থাপন কৰে। ইয়াৰ ভিতৰত নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়, নামৰূপ নাহৰকটীয়া পথ উৰণ হেতু, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱন, হকী ষ্টেডিয়াম আৰু নাহৰকটীয়া ঔদ্যোগিক প্ৰতিষ্ঠানৰ উৎকৰ্ষতা কেন্দ্ৰ আছে। দিয়া ভাষণত ডঃ শৰ্মা কয় যে বিগত 5 বছৰত নাহৰকটীয়াবাসীয়ে উন্নয়ন আৰু বিকাশৰ নতুন যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হৈছে। এই উন্নয়ন যাত্ৰাই নাহৰকটীয়াক নতুন শিখৰলৈ লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে 11,000 কোটি টকা ব্যয়েৰে নামৰূপ সাৰ কাৰখানা গ্ৰীণফিল্ড হিচাপে নতুনকৈ নিৰ্মাণ কৰা আৰু পুৰণি সাৰ কাৰখানাটোকো পুনৰ উজ্জীৱিত কৰাৰ অভিলেখী প্ৰকল্প গ্ৰহণ কৰিছে। নুমৰিগড় শোধনাগাৰে সমষ্টিটোত 750 কোটি টকা ব্যয়েৰে এটা উদ্যোগ স্থাপনৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিগত 5 বছৰত ৰাজ্য চৰকাৰে জনসাধাৰণৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যত 5 লাখ কোটিতকৈও অধিক বিনিয়োগ হৈছে। ৰাস্তা ঘাটৰ ক্ষেত্ৰত প্ৰতিদিনে 10 কিলোমিটাৰতকৈ অধিক পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তেওঁ কয় যে ৰাজ্যত 24খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত আছে। 13খনকৈ নতুন বিশ্ববিদ্যালয়, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, দ্বৈত ৰেলপথ, ৰেলপথৰ বৈদ্যুতিকীকৰণেৰে ৰাজ্যত বিশাল কৰ্মযজ্ঞৰ সূচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী যোগেন মোহন, দক্ষতা নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতিৰ জোৰামৰৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা সাহায্য আগবঢ়াবলৈ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৰাজ্যই পাবলগীয়া অৱশিষ্ট কেন্দ্ৰীয় ধনৰাশি মোকলাই দিবলৈ গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। তেওঁ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী অধিক পেচাগত কাৰিকৰী দক্ষতাৰে বৃদ্ধি কৰিব পৰাকৈ ৰাজ্যত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চলত চৌহদ স্থাপনৰ বাবেও আহ্বান জনায়। ৰাজ্যবাসীৰ মাজত দুৰ্যোগ সম্পৰ্কীয় বাস্তৱ সময় আধাৰিত সঠিক আৰু ফলপ্ৰসূ সতৰ্কবাণী প্ৰচাৰৰ বাবে অসমত চেল ব্ৰডকাষ্টিং প্ৰযুক্তি ৰূপায়ণৰ বাবেও শ্ৰীমহন্তই প্ৰস্তাৱ আগবঢ়ায়। কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি BTC-ৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন শৰ্মাই BTC নিৰ্বাচনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব গীতাৰ্থ বৰুৱাৰ লগতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 26 জুলাই শনিবাৰে নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ। 134 সংখ্যক অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি জামছেদপুৰ FC-য়ে নেপালৰ ত্ৰিভুৱন আৰ্মি ফুটবল দলক 3-2 গ'লত পৰাস্ত কৰে। খেলখনৰ 4 মিনিটতে সাৰ্থকে গ'ল দি জামছেদপুৰক অগ্ৰগতি প্ৰদান কৰে, যদিও 26 মিনিটত জিয়ৰ্গে দিয়া গলেৰে ত্ৰিভুৱন আৰ্মীয়ে সমতা স্থাপন কৰে। ইয়াৰ পাছত জামছেদপুৰে 31 মিনিটত মনবীৰ সিঙৰ গলেৰে পুনৰ অগ্ৰগতি লাভ কৰে। বিৰতিৰ পাছত ত্ৰিভুৱন আৰ্মী ফুটবল দলে সংঘবদ্ধভাৱে খেলি সফলতা অৰ্জন কৰে আৰু 64 মিনিটত অনন্তৰ গলেৰে খেলত সমতা স্থাপন কৰে। পাছত জামছেদপুৰৰ হৈ 71 মিনিটত নিখিল বাৰ্লাই নিৰ্ণায়ক গলটো দিয়ে। প্ৰতিযোগিতাত কাইলৈ কোনো খেল অনুষ্ঠিত নহয়। পৰহিলৈ মেঘালয়ৰ শ্বিলঙত হ'বলগীয়া পৰৱৰ্তী খেলত শ্বিলং লাজং FC মালয়েছিয়াৰ আৰ্মী ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত অল্ড ট্ৰেফৰ্ডত চলি থকা চতুৰ্থ ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে 358 ৰাণত প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আমালৈ বাতৰি অহাৰ পৰলৈকে প্ৰথম ইনিংছত 1 উইকেট নেহেৰুৱাকৈ 119 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 5:05 বজাত। Thank you.